দানিয়েল চাৰি অধ্যায়। ৰজা নবুখদনেচৰ বলিয়া হোৱা। পৃথিৱীত থকা সকলো লোক, দেশ আৰু সকলো ভাষাৰ লোকসকললৈ ৰজা নবুখদনেচৰে এই আজ্ঞা দি পঠিয়ালে, আপোনালোকৰ মাজত শান্তি বৃদ্ধি হওক। সৰ্বোপৰি ঈশ্বৰে মোৰ বাবে যি অদ্ভুত লক্ষণ আৰু আচৰিত কাৰ্য দেখুৱালে, সেই সকলোকে মই প্ৰচাৰ কৰা উচিত বুলি ভাবিলোঁ। তেওঁ অদ্ভুত লক্ষণবোৰ কেনে মহৎ আৰু তেওঁ আচৰিত কাৰ্যবোৰ কেনে পৰাক্ৰমী! তেওঁ ৰাজ্য চিৰকলীয়া ৰাজ্য আৰু তেওঁ ৰাজত্ব পুৰুষানুকৰ্মে থাকে। মই নবুখদনেচৰে মোৰ ঘৰত শান্তিৰে আৰু মোৰ ৰাজগৃহত কুশলে আছিলোঁ, কিন্তু এটা সপোনে মোক আতংকিত কৰিলে, আৰু মই শুই থকা সময়ত দেখা প্ৰতিবিম্ব আৰু মানসিক দৰ্শনে মোক ব্যাকুল কৰিলে। সেয়ে মোৰ সপোনৰ ফলিতা মোক জনাবৰ বাবে বাবিলৰ সকলো জ্ঞান সম্পন্ন লোকক মোৰ ওচৰলৈ আনিবলৈ মই আজ্ঞা কৰিলোঁ। তেতিয়া মায়াবী লোক, মৃত লোকৰ লগত কথা পতা দাবী কৰা লোক, জ্ঞানী লোক, জ্যোতিষীসকল মোৰ ওচৰলৈ আহিল। মই তেওঁলোকক সপোনটো ক'লোঁ, কিন্তু তেওঁলোকে মোক তাৰ ফলিতা ক'ব নোৱাৰিলে। তো শেষত মোৰ দেৱতাৰ নাম অনুসাৰে, যাৰ নাম বেলটছৰ আৰু যাৰ অন্তৰত পবিত্ৰ দেৱতাবোৰৰ আত্মা আছে, সেই দানিয়েল মোৰ সন্মুখলৈ আহিল আৰু মই তেওঁক মোৰ সপোন ক'লোঁ। সেই মায়াবীসকলৰ প্ৰধান অধ্যক্ষ বেলটছৰ, মই জানো যে পবিত্ৰ দেৱতাবোৰৰ আত্মা আপোনাৰ আছে আৰু কোনো নিগুৰ বিষয় আপোনাৰ বাবে কঠিন নহয়। মোৰ সপোন আৰু সপোনৰ ফলিতা মোক কোৱা। মই মোৰ শয্যাত শুই থকা সময়ত মোৰ মানসিক দৰ্শনত মই দেখিলোঁ, পৃথিৱীৰ মাজত এজোপা গছ আছিল আৰু তাৰ উচ্চতা অতিশয় অধিক আছিল। সেই গছ বৃদ্ধি হৈ বৃহৎ হ'ল আৰু তাৰ আগভাগে আকাশ ঢুকি পোৱা হ'ল আৰু সমুদ্ৰ পৃথিৱীৰ প্ৰান্তৰ পৰা তাক দেখা গ'ল। তাৰ পাতবোৰ ধুনীয়া, তাৰ ফল প্ৰচুৰ পৰিমাণৰ আছিল আৰু সকলোৱে বাবে খাব পৰা আছিল। তাৰ তলত বনৰীয়া জন্তুবোৰে ছাঁ লৈছিল, তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল আৰু সকলো জীৱিত প্ৰাণীয়ে তাৰ পৰা আহাৰ পাইছিল। মই মোৰ শয্যাত শুই থকা সময়ত দৰ্শন দেখিলোঁ যে এজন পবিত্ৰ বাৰ্তাবাহক স্বৰ্গৰ পৰা নামি আহিল। তেওঁ চিঞৰি ক'লে, গছজোপা কাটা আৰু তাৰ ডালবোৰ কাটি পেলোৱা, তাৰ পাতবোৰ চুচি পেলোৱা আৰু তাৰ ফলবোৰ সিঁচৰিত কৰি পেলোৱা, তাৰ তলৰ পৰা জন্তুবোৰ আৰু তাৰ ডালবোৰৰ পৰা পক্ষীবোৰ পলাই যাওক, কিন্তু তোমালোকে তাৰ মুহাটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি পথাৰৰ মাটিত কুমলীয়া ঘাঁহৰ মাজত ৰাখা। আকাশৰ পৰা অহা নিয়ৰত তাক তিতিব দিয়া। মাটিত থকা গছ গছনিৰ মাজত জন্তুবোৰৰ লগত তাক থাকিবলৈ দিয়া। 7 বছৰলৈকে তেওঁ হৃদয় মনুষ্য হৃদয়ৰ পৰা সলনি কৰি তেওঁক জন্তুৰ হৃদয় দিয়া হওক। এই সিদ্ধান্ত বাৰ্তাবাহকে জনোৱা আজ্ঞাৰ দ্বাৰাই আৰু পবিত্ৰ জনাৰ দ্বাৰাই লোৱা সিদ্ধান্ত। সেয়ে যিসকল জীৱিত তেওঁলোকে জানিব লাগে যে মানুহৰ ৰাজ্যত সৰ্বোপৰি জনাই শাসন কৰে আৰু যিজনকে তেওঁ ইচ্ছা কৰে সেইজনক সেই ৰাজ্য দিয়ে। এনেকি অতি নম্ৰ লোককো তাৰ ওপৰত নিযুক্ত কৰে। মই ৰজা নবুখদনেচৰে এই সপোন দেখিলোঁ। এতিয়া সেই বেলটছৰ, আপুনি ইয়াৰ ফলিতা কওক, কিয়নো মোৰ ৰাজ্যত থকা কোনো জ্ঞান সম্পন্ন লোকে মোক ইয়াৰ ফলিতা ক'ব পৰা নাই। আপুনি ক'ব পাৰিব, কাৰণ আপোনাৰ অন্তৰত পবিত্ৰ দেৱতাবোৰৰ আত্মা আছে। তেতিয়া বেলটছৰ নামেৰে প্ৰখ্যাত দানিয়েলে অলপ সময়ৰ বাবে বিচলিত হ'ল আৰু চিন্তাত ব্যাকুল হ'ল। ৰজাই ক'লে, সেই বেল্টছৰ সেই সপোন আৰু তাৰ ফলিতাই আপোনাক ব্যাকুল নকৰক। বেল্টছৰে উত্তৰ দি ক'লে, হে মোৰ প্ৰভু, আপোনাক ঘীণ কৰাসকল আৰু আপোনাৰ শত্ৰুবোৰৰ বাবে এই সপোন আৰু ইয়াৰ ফলিতা হওক। আপুনি দেখা সেই গছ বৃদ্ধি হৈ বৃহৎ হ'ল, ওখই আকাশ ঢুকি পোৱা হ'ল, আৰু পৃথিৱীৰ সকলো প্ৰান্তৰ পৰা সেই গছজোপা দেখা গ'ল। তাৰ পাত ধুনীয়া আৰু তাৰ ফল প্ৰচুৰ পৰিমাণে আছিল, সেয়ে সকলোৰে বাবে খাব পৰা হৈছিল। তাৰ তলত বনৰীয়া জন্তুবোৰে বাস কৰিছিল আৰু তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল। হে মহাৰাজ, সেই গছজোপা আপুনিয়েই, আপুনি বৃদ্ধি হৈ অতি বলৱান হৈছে, আপোনাৰ মহিমা বৃদ্ধি পাই আকাশ ঢুকি পোৱা হৈছে, আপোনাৰ ক্ষমতা পৃথিৱীৰ অন্তলৈকে হৈছে। মহাৰাজ, আপুনি দেখিছিল যে এজন পবিত্ৰ বাৰ্তাবাহক স্বৰ্গৰ পৰা নামি আহিছিল আৰু আপোনাক কৈছিল গছজোপা কাটি নষ্ট কৰা, কিন্তু তাৰ মোহাটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি মাটিত পথাৰৰ কুমলীয়া ঘাঁহৰ মাজত ৰাখা, তাক আকাশৰ নিয়ৰত তিতিব দিবা আৰু 7 বছৰলৈকে পথাৰৰ জন্তুবোৰৰ লগত তাক থাকিব দিবা। হে মহাৰাজ, ইয়াৰ ফলিতা এই, মোৰ প্ৰভু মহাৰাজলৈ সৰ্বোপৰি জনাৰ পৰা অহা আজ্ঞা এই, মানুহৰ ৰাজ্য যে সৰ্বোপৰি জনাই শাসন কৰে আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে সেইজনকে সেই ৰাজ্য দিয়ে। এই কথা আপুনি নজনালৈকে আপোনাক মানুহৰ মাজৰ পৰা দূৰ কৰা হ'ব আৰু পথাৰৰ পশুবোৰৰ লগত আপুনি বাস কৰিব লাগিব। আপুনি গৰুৰ দৰে ঘাঁহ খাব লাগিব আৰু আপুনি আকাশৰ পৰা অহা নিয়ৰত তিতিব লাগিব। এইদৰে আপোনাৰ ওপৰত 7 বছৰৰ অতিবাহিত হ'ব। কিন্তু গছৰ মোহাটো যে ৰাখিবলৈ আজ্ঞা দিয়া হৈছিল, তাৰ অৰ্থ এই, স্বৰ্গৰ বিধিসমূহৰ শিক্ষা পোৱাৰ পাছতহে আপোনাৰ হাতলৈ আপোনাৰ ৰাজ্য পুনৰ ঘূৰি আহিব। এইকাৰণে হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক, পাপ নকৰিব আৰু সৎকাৰ্য কৰক, নিপীড়িতসকলক দয়া কৰক আৰু আপুনি অপৰাধৰ পৰা দূৰ হওক, তাৰ দ্বাৰাই আপোনাৰ উন্নতি দীৰ্ঘকালীন হ'ব পাৰে। এই সকলো ৰজা নবুখদনেচৰত ঘটিলে। 12 মাহৰ পাছত তেওঁ বাবিলৰ ৰজা গৃহত তেওঁ খোজকাঢ়ি আছিল। ৰজাই কৈছিল, মই মোৰ ঐশ্বৰ্যৰ গৌৰৱৰ বাবে মোৰ ৰাজকীয় গৃহ নিৰ্মাণ কৰিছিলোঁ, এয়াই সেই বিশাল বাবিল নহয়নে? ৰজাই এই কথা কৈ থাকোঁতেই আকাশবাণী হ'ল, হে ৰজা নবুখদনেচৰ, তোমাৰ বিৰুদ্ধে আজ্ঞা দিয়া হৈছে যে এই ৰাজ্য দীৰ্ঘদিন তোমাৰ হৈ নাথাকিব, মানুহৰ মাজৰ পৰা তোমাক দূৰ কৰা হ'ব, পথাৰত বনৰীয়া জন্তুৰ সৈতে তোমাৰ ঘৰ হ'ব আৰু গৰুৰ দৰে তুমি ঘাঁহ খাব লাগিব। সৰ্বোপৰি জনাই শাসন কৰে আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে সেইজনকে সেই ৰাজ্য দিয়ে। এই কথা আপুনি নজনালৈকে 7 বছৰ অতিবাহিত হ'ব। এই আজ্ঞা সেই মুহূৰ্ততে নবুখদনেচৰৰ বিৰুদ্ধে ফলিয়ালে। তেওঁ মানুহৰ মাজৰ পৰা দূৰ কৰা হ'ল আৰু তেওঁ গৰুৰ দৰে ঘাঁহ খালে, তেওঁ শৰীৰ আকাশৰ নিয়ৰত তিতিলে, তেওঁ চুলি ঈগল চৰাই পাখিৰ দৰে দীঘল হ'ল আৰু তেওঁ নখ চৰাই নখৰ দৰে বাঢ়িল। সেই দিনবোৰৰ শেষত মই নবুখদনেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলোঁ আৰু মোৰ মানসিক সুস্থতা মোক ঘূৰাই দিয়া হ'ল। মই সৰ্বোপৰি জনাৰ প্ৰশংসা কৰিলোঁ আৰু অনন্তকাললৈকে থকাজনাক সন্মান আৰু গৌৰৱ কৰিলোঁ, কাৰণ তেওঁ ৰাজশাসন চিৰকলীয়া ৰাজশাসন। তেওঁ ৰাজ্য পুৰুষানুকৰ্মে স্থিৰ হৈ থাকে। তেওঁৰ দ্বাৰাই পৃথিৱীৰ সকলো নিবাসী একো নোহোৱাৰ দৰে বিবেচিত হৈছে। তেওঁ স্বৰ্গ বাহিনীসকলৰ আৰু পৃথিৱী নিবাসীসকলৰ মাজত নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰে। কোনেও তেওঁক ৰখাব নোৱাৰে বা তেওঁক আপত্তি কৰিব নোৱাৰে। আৰু আপুনি কি কৰিছে এইবুলি তেওঁক কোনেও সুধিব নোৱাৰে। সেই একে সময়তে মোৰ মানসিক সুস্থতা মোলৈ ঘূৰি আহিল আৰু মোৰ ৰাজ্যৰ গৌৰৱৰ অৰ্থে মোৰ ৰাজপথ আৰু ঐশ্বৰ্য মোলৈ ঘূৰি আহিল। মোৰ উপদেষ্টা আৰু মুখ্য লোকসকলে মোৰ অনুগ্ৰহ বিচাৰিলে। মোৰ হিংসাখন মোক পুনৰাই দিয়া হ'ল, এনেকি মোৰ মহত্বও মোক দিয়া হ'ল। এতিয়া মই নবুখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণকীৰ্তন আৰু তেওঁৰ সমাদৰ কৰিছোঁ, কাৰণ তেওঁৰ সকলো কাৰ্য সত্য আৰু তেওঁৰ পদবোৰ ন্যায়। যিসকলে নিজৰ অহংকাৰত চলে তেওঁলোকক নম্ৰ কৰিব পাৰে।